দানিয়েল এঘাৰ অধ্যায়। মাদিয়া দাৰিয়েবছৰ ৰাজত্ব কালৰ প্ৰথম বছৰতে মই মিখাইলক সমৰ্থন আৰু ৰক্ষা কৰিবলৈ থিয় হৈছিলোঁ। আৰু এতিয়া মই তোমাৰ আগত সত্য বিষয় প্ৰকাশ কৰোঁ। পাৰস্য দেশত তিনিজন ৰজা উৎপন্ন হ'ব আৰু চতুৰ্থ ৰজাজন আন সকলোতকৈ অধিক ধনবান হ'ব। তেওঁ নিজৰ ধন সম্পত্তিৰ দ্বাৰাই ক্ষমতা অৰ্জন কৰিব আৰু তেওঁ সকলোকে গ্ৰীচ ৰাজ্যৰ বিৰুদ্ধে উচতাব। তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ'ব। তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব। যেতিয়া তেওঁ উৎপন্ন হ'ব, তেওঁ ৰাজ্য ভগ্ন হ'ব আৰু আকাশৰ চাৰিও দিশৰ বায়ুলৈ বিভক্ত হ'ব। তেওঁ ৰাজ্য তেওঁৰ বংশধৰসকলক দিয়া নহ'ব আৰু তেওঁ শাসন কৰা সময়ত থকা ক্ষমতা আৰু নাথাকিব, কিয়নো তেওঁ ৰাজ্য উৎখাত কৰা হ'ব আৰু তেওঁ বংশধৰক নিদি আনসকলক দিয়া হ'ব। দক্ষিণ দেশৰ ৰজা বলৱান হ'ব, কিন্তু তেওঁ সেনাপতিসকলৰ মাজৰ এজন তেওঁতকৈও অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব। কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্ৰতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ'ব, কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব আৰু তেওঁক পৰিতিক্ত কৰা হ'ব। তেওঁ আৰু তেওঁ অনাসকলক, তেওঁৰ পিতৃক আৰু সেই সময়ত তেওঁক সমৰ্থন কৰাজনক আপদত পেলোৱা হ'ব। তথাপি তেওঁ হিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ'ব। তেওঁ সৈন্য সামন্তক আক্ৰমণ কৰিব আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ'ব। ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্ৰতিমাবোৰ আৰু দেৱতাবোৰকো মিশ্ৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্ৰমণ কৰাৰ পৰা বিৰত থাকিব। সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব। তেওঁ পুত্ৰসকল যুদ্ধ কৰিব আৰু মহাসৈন্য সামন্ত গোটাব। তেওঁলোকে দেশৰ মাজেৰে জলপ্লাৱনৰ দৰে সোমাব আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হৰ্থাতে আক্ৰমণ কৰিব। দক্ষিণ দেশৰ ৰজা অতিশয় ক্ৰোধাম্বিত হৈ উত্তৰ দেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব। উত্তৰ দেশৰ ৰজাই মহাসৈন্য সামন্ত গোটাব, কিন্তু সেই সৈন্য সামন্তক দক্ষিণ দেশৰ ৰজাৰ হাতত গতাই দিয়া হ'ব। যেতিয়া সৈন্য সামন্ত লৈ অহা হ'ব, তেতিয়া দক্ষিণ দেশৰ ৰজাৰ অহংকাৰেৰে পৰিপূৰ্ণ হ'ব। তেওঁ হাজাৰ হাজাৰ শত্ৰুক হত্যা কৰা হ'ব, কিন্তু তেওঁ কৃতকাৰ্য নহ'ব। উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব, সেয়া আগতকৈও ডাঙৰ হ'ব। কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা সঁজুলিৰ সৈতে ডাঙৰ সৈন্য দল লৈ আহিব। সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ'বলৈ তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব, কিন্তু তেওঁলোক উজুতি খাই পৰিব। উত্তৰ দেশৰ ৰজা আহি টিপত এঢলীয়া পথ নিৰ্মাণ কৰিব আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব, এনেকি তেওঁলোকৰ শ্ৰেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ'ব। কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে এখন সমৃদ্ধিশালী দেশত নিজকে প্ৰতিষ্ঠিত কৰিব। উত্তৰ দেশৰ ৰজাই তেওঁ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব। কিন্তু পৰিকল্পনাটো সফল নহ'ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ'ব। ইয়াৰ পাছৰ উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব। সেনাপতিয়ে তেওঁ অপমান দূৰ কৰিব, কিন্তু তেওঁ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব। তেতিয়া তেওঁ নিজৰ দেশৰ দুৰ্গবোৰলৈ মন কৰিব, কিন্তু তেওঁ বিঘিনি পাই পতিত হ'ব, তেওঁক বিচাৰি পোৱা নাযাব। তাৰ পাছত ৰাজ্যৰ ঐশ্বৰ্যৰ বাবে কৰ দিবলৈ জোৰ দিয়া এজনে তেওঁৰ স্থান ল'ব। এইজনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ'ব, কিন্তু কুদ্ধত বা যুদ্ধত নহয়। তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব, লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তুষামুদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব। তেওঁ আগত অতিশয় ডাঙৰ সৈন্যৰ দলো জলপ্লাৱনৰ দৰে উটি যাব। সৈন্যসমূহ আৰু চুক্তিৰে স্থাপন কৰা অধিপতিসকল ধ্বংস হ'ব। তেওঁ লগত মিত্ৰতা স্থিৰ কৰাৰে পৰা তেওঁ প্ৰতাৰণাৰ কাম কৰিব। কেৱল কম সংখ্যক লোকৰ সৈতেহে তেওঁ পৰাক্ৰমী হ'ব। তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব আৰু তেওঁৰ পিতৃ বা পিতৃৰ পিতৃয়ে যি কৰা নাই তেনে কাৰ্য কৰিব। তেওঁ লুটদ্ৰব্য, কাঢ়ি লোৱা বস্তু আৰু ধন সম্পত্তি তেওঁৰ অনুকৰণকাৰীসকলৰ মাজত বিলাই দিব। এনেকি তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব, কিন্তু অলপ সময়ৰ বাবেহে। তেওঁ দক্ষিণ দেশৰ ৰজাৰ সৈন্যসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতা আৰু সাহস উত্তেজিত কৰিব। দক্ষিণ দেশৰ ৰজাই অধিক পৰাক্ৰমী সৈন্যসমূহ লগত লৈ যুদ্ধ কৰিবলৈ ধৰিব, কিন্তু তিষ্ঠিব নোৱাৰিব, কাৰণ লোকসকলে তেওঁৰ অহিতে নানা কল্পনা কৰিব। আনকি যিসকলে ৰজাৰ মেজৰ পৰা আহাৰ খায় তেওঁলোকেও তেওঁক নষ্ট কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁৰ সৈন্যসমূহ বানপানীৰ দৰে উটি যাব আৰু তেওঁলোকৰ অনেকক হত্যা কৰা হ'ব। আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাৱ ৰাখিব। তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক'ব, কিন্তু কোনো উদ্দেশ্যত নহয়, কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব। তাৰ পাছত অনেক ধন সম্পত্তি লৈ উত্তৰ দেশৰ ৰজা নিজৰ দেশলৈ উভতি যাব, কিন্তু তেওঁ মন পবিত্ৰ নিয়মটোৰ বিৰুদ্ধে হ'ব। তেওঁ নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰি নিজ দেশলৈ উভতি যাব। নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল তেতিয়া সেইদৰে নহ'ব, কিয়নো কৃত্ৰিমৰ জাহাজবোৰ তেওঁ বিৰুদ্ধে আহিব আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰুদ্ধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্ৰহ দেখুৱাব। তেওঁ সৈন্যদল উঠিব আৰু পবিত্ৰ স্থান দুৰ্গ অসুচি কৰিব। তেওঁলোকে প্ৰতিদিনৰ হোম বলি বন্ধ কৰিব আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব, যিয়ে ধ্বংসাত্মক ৰূপে অপবিত্ৰ কৰিব। নিয়ম লংঘন কৰাসকলক তেওঁ খোচামোদ কৰিব আৰু তেওঁলোকক ভস্ত কৰিব, কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ'ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব। মানুহৰ মাজত জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব, কিন্তু কিছুদিনৰ বাবে তৰোৱাল আৰু অগ্নিশিখাৰে পতিত হ'ব। তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ'ব আৰু তেওঁলোকৰ সা সম্পত্তি লুট কৰা হ'ব। তেওঁলোকে উজুতি খোৱা সময়ত অলপ সহায় পাব। তেওঁলোকে কি কয় সেই কথা নুবুজা অনেক লোকে তেওঁলোকৰ লগত যোগদান কৰিব। শেষৰ সময় নহালৈকে পৰীক্ষা সিদ্ধ পবিত্ৰ আৰু শুদ্ধ হ'বলৈ জ্ঞানী লোকসকলৰ কিছুমানে উজুতি খাব, কাৰণ নিৰূপিত সময় এতিয়াও আহিবলৈ আছে। ৰজাই যি কৰিবলৈ ইচ্ছা কৰে সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্চৰ্যজনক কথা ক'ব। শুদ্ধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ'ব, কাৰণ বিধানত যি আছে সেয়াই সিদ্ধ কৰা হ'ব। তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ দেৱতাবোৰৰ বাবে বিবেচনা নকৰিব, কাৰণ মহিলাৰ দ্বাৰাই আকাংক্ষা কৰা দেৱতা নাইবা আন কোনো দেৱতাবোৰকো নামানিব। তেওঁ অহংকাৰেৰে কাৰ্য কৰিব আৰু সকলোতকৈ ওপৰত বুলি দাবী কৰিব। তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্বপুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ ৰূপ বহুমূলীয়া পাথৰ মূল্যৱান উপহাৰে সন্মান কৰিব। তেওঁ বিজাতীয়া দেৱতাৰ সহায়ত শত্ৰুবোৰৰ অতি দৃঢ় দুৰ্গবোৰ আক্ৰমণ কৰিব। যিসকলে তেওঁক স্বীকাৰ কৰিব তেওঁলোকক তেওঁ সন্মান কৰিব। অনেক লোকৰ ওপৰত তেওঁলোকক শাসনকৰ্তা পাতিব আৰু ধনৰ বাবে তেওঁ মাটি ভা কৰিব। শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্ৰমণ কৰিব, উত্তৰ দেশৰ ৰজাই ৰথ অশ্বাৰোহী আৰু অনেক জাহাজেৰে সৈতে বা মাৰলি বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্ৰমণ কৰিব আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব। তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব আৰু অনেক পৰাজিত হ'ব। কিন্তু ইডুম মোৱাব আৰু অমুনৰ অনেক প্ৰধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব। তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্ৰয়োগ কৰিব আৰু মিছৰ দেশখনেও ৰক্ষা নাপাব। মিছৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবিয়া আৰু কুচিয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব। পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব। তাতে তেওঁ বিনষ্ট কৰিবলৈ আৰু অনেকক নিশেষে সংহাৰ কৰিবলৈ মহাকুদ্ধেৰে ওলাই যাব। সমুদ্ৰ আৰু পবিত্ৰতাৰ সৌন্দৰ্যৰ পাহাৰৰ মাজত তেওঁ নিজৰ ৰাজপ্ৰসাদৰ তম্বু তৰিব। তেওঁৰ শেষ অৱস্থাত আহিব, কিন্তু তেওঁ সহায় কৰিবলৈ কোনো নাথাকিব।